প্ৰথম তিমঠিয় দুই অধ্যায় প্ৰাৰ্থনাৰ বিষয় স্ত্ৰী লোকৰ কৰ্তব্য। মোৰ প্ৰথম নিবেদন এই যে সকলোবোৰ মানুহৰ কাৰণে অনুৰোধ, প্ৰাৰ্থনা, নিবেদন আৰু ধন্যবাদ কৰা হওক। ইয়াৰ বাবে ৰজা আৰু অধিকাৰীসকলৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে, যাতে আমি সকলো ঈশ্বৰ ভক্তই সততাত থাকি শান্ত আৰু শান্তিপূৰ্ণ জীৱন যাপন কৰিব পাৰোঁ। এয়ে আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰৰ দৃষ্টিত উত্তম আৰু গ্ৰহণীয়। তেওঁৰ ইচ্ছা এয়ে যে সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়, কাৰণ ঈশ্বৰ এজন আৰু তেওঁৰ সৈতে মানুহৰ মাজত মধ্যস্থও এজন। তেওঁৱেই মনুষ্য খ্ৰীষ্ট যীশু। তেওঁ সকলো মানুহৰ কাৰণে মুক্তিৰ মূল্য হিচাপে নিজৰ জীৱন দান কৰিলে। যীশুৰ এই কাৰ্যই সঠিক সময়ত সকলোকে সাক্ষ্য দিলে। এই সাক্ষ্য দিবৰ কাৰণে মোক এজন ঘোষণাকাৰী আৰু পাচনিৰূপে নিযুক্ত কৰিলে। মই বিশ্বাস আৰু সত্যত অনা ইহুদীসকলৰ শিক্ষক হলো। মই সঁচা কথা কওঁ, মই মিছা নকওঁ। মোৰ ইচ্ছা এয়ে যে সকলো ঠাইতে পুৰুষসকলে ক্ৰোধ আৰু বাদ বিবাদৰ মনোভাৱ নাৰাখি পবিত্ৰ হাত দাঙি প্ৰাৰ্থনা কৰক। সেইদৰে মই বিচাৰোঁ মহিলাসকলেও সুলাজ, নম্ৰ আৰু সুবোধেৰে সৈতে পৰিপাটি পোছাকেৰে নিজকে ভূষিত কৰক। নানা ধৰণৰ কেশ বিন্যাস কৰি সোণ বা মুকুতা পিন্ধি অথবা বহুমূল্য কাপোৰেৰে নহয়, কিন্তু ঈশ্বৰ ভক্তি স্বীকাৰ কৰা বিষয়ত হলে সৎকাৰ্যৰ দ্বাৰাই ঈশ্বৰ ভক্তৰ পৰিচয় দিয়াই মহিলাসকলৰ উপযুক্ত ভূষণ হওক। মহিলাসকলে সম্পূৰ্ণ বাধ্যতা আৰু নিৰৱতাৰে বহুবতী হৈ শিক্ষা গ্ৰহণ কৰক। শিক্ষা দিবৰ বাবে বা পুৰুষৰ ওপৰত ক্ষমতা চলাবৰ বাবে মই মহিলাক অধিকাৰ নিদিওঁ, কিন্তু শান্তভাৱে থাকিবলৈহে কওঁ, কিয়নো প্ৰথমে আদামক পাছতহে হাৱাক নিৰ্মাণ কৰা হৈছিল। আদামক ভুলোৱা নহ'ল, কিন্তু মহিলাগৰাকীক সম্পূৰ্ণভাৱে ভুলাই অপৰাধত পেলালে। তথাপি যদি সুবোধেৰে সৈতে বিশ্বাস, প্ৰেম আৰু পবিত্ৰতাত থাকি তেওঁলোকে জীৱন যাপন কৰে, তেনেহ'লে মহিলাই সন্তান প্ৰসৱৰ দ্বাৰাই পৰিত্ৰাণ পাব।